এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা কৰা হৈছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এই কথা ঘোষণা কৰে। সেই অনুসৰি অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট ৰাণা প্ৰতাপ কলিতালৈ আগবঢ়োৱা হৈছে অসম বৈভৱ বঁটা। অসম সৌৰভ বঁটাৰ বাবে সংগীত শিল্পী দীপেন বৰুৱা, নাট্যকাৰ হেমন্ত দত্ত, ক্ৰিকেটাৰ উমা ছেত্ৰী আৰু টাটা কনচালটেন্সি ছাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডঃ এছ ৰামদুৰাইৰ নাম বিবেচনা কৰা হৈছে। আনহাতে সগুণৰ সংৰক্ষণৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা ফুলেশ্বৰী দত্ত আৰু বাইক ৰাইডাৰ মীনাক্ষী দাসকে ধৰি বিভিন্ন ক্ষেত্ৰত সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা 12গৰাকী ব্যক্তিৰ লগতে আন তিনিটা প্ৰতিষ্ঠানলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা। এই প্ৰতিষ্ঠানকেইটা হৈছে কলিয়াবৰৰ চোৰেং এহেম, তিনিচুকীয়াৰ বাৰেকুৰি গাঁৱৰ হলৌ বান্দৰ সংৰক্ষণৰ বাবে অহৰ্নিশে কাম কৰি অহা ইকো ডেভেলপ ছচাইটি আৰু বন্যহস্তীৰ হকে দীৰ্ঘদিনে কাম কৰি অহা নগাঁৱৰ হাতীবন্ধু। অহা 30 মাৰ্চত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই বঁটাসমূহ প্ৰদান কৰিব। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন স্থানত গঢ়ি উঠা কোচিং চেণ্টাৰসমূহ নিয়ন্ত্ৰণৰ বাবে এখন নতুন আইন আনিব বুলিও সদৰি কৰে। তেওঁ কয় যে কোচিং চেণ্টাৰসমূহক নিয়ন্ত্ৰণ কৰিব পৰাকৈ সম্প্ৰতি কোনো ব্যৱস্থা নাই। সেয়ে চলিত বিধানসভা অধিৱেশনতে কোচিং চেণ্টাৰ নিয়ন্ত্ৰণৰ বাবে আছাম কোচিং ইনষ্টিটিউট বিধেয়ক উত্থাপন কৰা হ'ব। আনহাতে মেডিকেল শিক্ষাৰ বাবে প্ৰৱেশ পৰীক্ষা কেৱল চৰকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বায়'মেট্ৰিক পৰীক্ষাৰ পাছতহে এতিয়াৰে পৰা পৰীক্ষা হলত পৰীক্ষাৰ্থী প্ৰৱেশ কৰিব পাৰিব। এই বিষয়টো নেশ্যনেল টেষ্টিং এজেঞ্চিক অৱগত কৰিবৰ বাবে মুখ্য সচিবক নিৰ্দেশ দিয়া বুলিও সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। চাহ জনগোষ্ঠীৰ লগতে অসমীয়া কলা সংস্কৃতিৰ এটা পৰিচিত নাম ৰাম চাচনিলৈ অসম গৌৰৱ সন্মান আগবঢ়োৱাক লৈ ডিব্ৰুগড় চহৰত বিশেষ উৎসাহ পৰিলক্ষিত হৈছে। চাহ জনগোষ্ঠীৰ লোকসংগীতৰ প্ৰশিক্ষণ আৰু গৱেষণামূলক কামত জড়িত হৈ থাকি নতুন প্ৰজন্মক উদগনি দিয়া শ্ৰীচাচনি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত চাহ শ্ৰমিকৰ বিশেষ অনুষ্ঠান আচৰৰ ঘোষক হিচাপে কৰ্মৰত আছিল। 1977 চনত শিল্পীগৰাকীয়ে আকাশবাণীৰ আধুনিক গীতৰ শিল্পী হিচাপেও স্বীকৃতি লাভ কৰিছিল। সদ্য আয়োজিত ঝুমুইৰ বিনন্দিনী অনুষ্ঠানত শ্ৰীচাচনিয়ে বিশেষ ভূমিকা পালন কৰিছিল। অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত অহা 14 মাৰ্চৰ পৰা তিতাবৰত দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব। ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, ভাৰতীয় চলচ্চিত্ৰ মহাসংঘ আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ সহযোগত আয়োজিত এই মহোৎসৱক কেন্দ্ৰ কৰি অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। 14 মাৰ্চৰ বিয়লি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। দেশী বিদেশী 14খন চলচ্চিত্ৰ আৰু কেইবাখনো চুটিছবি তথা তথ্যচিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব। ৰীমা বৰাৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত অনুনাদ ছবি প্ৰদৰ্শনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ'ব। কালি এখন সংবাদমেলত চলচ্চিত্ৰ সমাজৰ সাধাৰণ সম্পাদক ডঃ জয়ন্ত মাধৱ দত্তই প্ৰকাশ কৰা মতে মহোৎসৱৰ 3টা দিনত 3খন বিশেষ কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত ৰাজ্যখনৰ চলচ্চিত্ৰ জগতৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলৰ লগতে দেশৰ কেইবাগৰাকীও চলচ্চিত্ৰ ক্ষেত্ৰৰ সন্মানীয় ব্যক্তিয়ে অংশ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 15 মাৰ্চত দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। গৃহমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি প্ৰতিষ্ঠানটোত ব্যাপক প্ৰস্তুতি চলিছে। আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে অনুষ্ঠানৰ প্ৰস্তুতিৰ সকলো দিশ চোৱা চিতা কৰাৰ লগতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উল্লেখযোগ্য যে অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, সশস্ত্ৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ, আৰক্ষী প্ৰশিক্ষণ বিদ্যালয় আৰু বেটেলিয়ন প্ৰশিক্ষণ কেন্দ্ৰ সামৰি পুলিচ একাডেমী গঠন কৰা হৈছে। 3টা পৰ্যায়ত নিৰ্মাণ হ'বলগীয়া এই একাডেমীৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ কৰি পূৰ্বৰ 4টা গোটৰ সকলো বিষয়া কৰ্মচাৰীক একাডেমীত একত্ৰীকৰণ কৰা হৈছে। কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যানত কালি এটা সেউজ গৃহ মুকলি কৰা হয়। প্ৰকৃতিপ্ৰেমী প্ৰয়াত শান্তনু গোস্বামীৰ সোঁৱৰণত মুকলি কৰা সেউজ গৃহটোৰ লগতে উদ্যানখনত কালি দাতাৰ পৰিয়ালৰ পৰা বিভিন্ন প্ৰজাতিৰ শতাধিক অৰ্কিডৰো সংৰোপণ কৰা হয়। উল্লেখযোগ্য যে উদ্যান পৰিচালনা কৰা সমবায় সমিতিখনে কাজিৰঙা অৰ্কিড উদ্যানত বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ লগতে থলুৱা বাঁহ আৰু ধানৰ বিবিধ প্ৰজাতি, সাংস্কৃতিক বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ কৰি বহু আপুৰুগীয়া সম্পদৰ সংৰক্ষণ আৰু প্ৰদৰ্শন কৰিছে। নগাঁৱত বিশ্ব গ্লুকোমাইন সপ্তাহ উপলক্ষে কালি এটা সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়। চহৰখনৰ প্ৰণৱ বৰুৱা উদ্যানৰ সমীপৰ পৰা আমোলাপট্টিলৈ উলিওৱা গ্লুকোমা ৰোগৰ সজাগতা শীৰ্ষক পদযাত্ৰাত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সংগীত শিল্পী তৰালী শৰ্মা, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, ঢেকিয়াজুলি সমজিলাৰ সম আয়ুক্ত দত্তিভ বৰা, ঢেকিয়াজুলিৰ খণ্ড উন্নয়ন বিষয়া হেমকান্ত বৰাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।